ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হোমিঅ'পেথী চিকিৎসা বিষয়া সন্থা অসমৰ উদ্যোগত বিশ্ব হোমিঅ'পেথী দিৱস তথা হোমিঅ'পেথী চিকিৎসা পদ্ধতিৰ জন্মদাতা জাৰ্মান চিকিৎসা বিজ্ঞানী মহামানৱ ডাক্টৰ খ্ৰীষ্টিয়ান ফ্ৰেডৰিক ছেমুৱেল হেনিমেনৰ 269 সংখ্যক জন্মজয়ন্তী উপলক্ষে নগাঁৱত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায়। এই স্বাস্থ্য শিবিৰত আমি পৰিয়াল কল্যাণ অনুষ্ঠানৰ পৰা উপস্থিত হৈছিলোঁ আৰু কথা পাতিছিলোঁ চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অহা বিভিন্ন ব্যক্তিৰ লগত আৰু কথা পাতিছিলোঁ আমি চিকিৎসকৰ লগত। এতিয়া এই কথা বতৰা আপোনালোকলৈ আগবঢ়াইছোঁ। আজি অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰৰ বিষয়ে জানিব বিচৰাত চিকিৎসক উপেন্দ্ৰ কাকতিয়ে আমাক এইদৰে কয়।
উপেন্দ্ৰ কাকতি মোৰ নাম। হয়, মই জখলাবান্ধা চিভিল হস্পিটেলত কৰোঁ চাকৰি। আমাৰ দেখা গৈছে যে ৰাইজৰ সহায় ভাল।
আজি আপোনালোকে এটা বিনামূলীয়া শিবিৰো ৰাখিছে?
হয় হয়, আজি টেণ্টেপিলৰ হেনিমেন জয়ন্তী উপলক্ষে আমাৰ অসম হোমিঅ'পেথিক মহাবিদ্যালয়ত এটা বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। অলপ পিছতে আমি সেই শিবিৰ আৰম্ভ কৰিম। তাতে আমাৰ ৰোগীসকলো আহিছে আৰু আহিব। আমাৰ দিনৰ 3টা বজালৈকে এই অনুষ্ঠানটো মানে বিনামূলীয়া চলিব। আমাৰ মানে হোমিঅ'পেথিক ছিষ্টেমত আমাৰ গোটেই সকলোখিনি যি বেমাৰ আছে মানৱ শৰীৰটোত, অকল যে এলোপেথিক কিবা পেথিক অন্য কথা নহয়, মানৱ শৰীৰৰ যিকোনো বেমাৰেই, চকু নাকৰ কাণৰ ডাক, হা, পেটৰ গোটেই অস্থিৰ গোটেইখিনি ব্যৱস্থা আমাৰ হোমিঅ'পেথিক ছিষ্টেমত আছে। গতিকে সকলোৱে সুবিধাখিনি আজি ল'ব বুলি আমি আশা কৰিছোঁ।
এয়া এই স্বাস্থ্য শিবিৰতে লগ পোৱা কেইগৰাকীমান ব্যক্তি যি কেইগৰাকীয়ে ইয়াত চিকিৎসা সেৱা গ্ৰহণ কৰিছে। আপোনাৰ নামটো কওকচোন।
কল্পনা দাস।
ক'ৰ পৰা আহিছে আপুনি?
ঢিংখলগুৰি।
ঢিঙৰ পৰা ইয়াতে বিনামূলীয়া শিবিৰলৈ আহিছে? কিহত আহিলে আপুনি?
গাড়ীত আহিছে।
গাড়ীত আহিছে, কি কি দেখুৱালে এতিয়া আপুনি?
মই বিষৰ দেখাইছোঁ, মাথা ঘূৰোৱা আৰু চুগাৰ।
এতিয়া পৰামৰ্শ দিলে, ঔষধে দিবলৈ বাকী আছে?
ঔষধ দিব বাকী আছে।
কেনেকুৱা লাগিলে দেখুৱাই ইয়াত বিনামূলীয়াকে পালে আপুনি?
ভালেই লাগিছে।
ভালেই লাগিছে। হয়, ঔষধখিনি পোৱাৰ পিছত আপুনি ঘৰলৈ যাব।
ধন্যবাদ। হয়,
মই শ্ৰী বীণা হাজৰিকা ঢিঙৰ পৰা আহিছোঁ। মই মানে অলপ গেছৰো প্ৰব্লেম, চুগাৰটো টেষ্ট কৰিলোঁ, প্ৰেচাৰটো জোখালোঁ, জোখাই অকণ কাহ চৰ্দিও আছে, সেয়া দেখাই এয়া ঔষধ লৈ বহি আছোঁ আৰু
এতিয়া যাম।
বহুত ভাল লাগিছে এই অনুষ্ঠানটোলৈ আহি, বহুত ভাল লাগিছে। আমি এনেকুৱা আগত মানে পোৱা নাই, আজিয়ে প্ৰথম এনেকুৱা পাইছোঁ যে বহুত ভাল লাগিছে।
হয়,
ঔষধো লৈছোঁ, দেখুৱাইছোঁ বিনামূলীয়াকে, ভাল লাগিছে।
হয়,
মোৰ আছে, মোৰ স্বামী আছে, ল'ৰা 3 আছে, বোৱাৰী আছে।
দাদা আপোনাৰ নামটো?
মোৰ নাম অনিল বৰা।
ঘৰ?
মোৰ কেঞ্চুৱা।
কেঞ্চুৱা
মোৰ চালে আৰু ছাৰে চালে, মই মানে খোৱা বোৱাৰ প্ৰতি মানে ৰুচি নাই তেনেকুৱা, আৰু তাৰোপৰি মানে অকণমান ইচ্ছিং হৈ আছিলে মোৰ এই ভৰিখিনিতে, সেইখনো চাই দিলে, চাই অৰেঞ্জমেণ্ট এটা দিছে আৰু মেডিচিন কেইটামানো লিখি দিছে। কিন্তু
ডক্টৰে কি কৈছে?
ভাল হ'ব বুলি কৈছে, কৈছে যে এইকেইটা খাওক, আপুনি ৰেগুলাৰ খাব, ভাল পাব, আৰু অৰেঞ্জমেণ্টটো লগাব সেই জেগাত, খজুৱা জেগাত, খজুৱতি জেগাত লগাব দিছে আৰু। হয়, পৰামৰ্শ দিছে। হয় হয়, মই বেয়া পোৱা নাই, মই ভাল পাইছোঁ, ভাল পাইছোঁ, ভাল পাইছোঁ, নিশ্চয় নিশ্চয়। আৰু তাৰোপৰি এইটো ধৰক এনেকুৱা এটা সজাগতা শিবিৰ হৈ থাকিলে বুজিছে, এইটো বেমাৰ নিৰ্মূলৰ এটা হেৰি আৰু ধৰক, গতিকে মই বেয়া পোৱা নাই, ভাল পাইছোঁ। কিন্তু
মোৰ নাম আক্ৰামুল হক, আমি নগাঁও জুৰিয়াৰ পৰা আহিছোঁ। আমি ভৰিৰ কিবা নাৰ্ভৰ প্ৰব্লেম আছে, সেইটো কাৰণে মই আহিছোঁ। জুৰিয়া?
জুৰিয়া পৰা?
জুৰিয়াটো চতিয়ান।
জুৰিয়া পৰা আহিছে? বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ অহা ৰোগীৰ প্ৰসংগত এয়া নীলমণি নাথ।
মোৰ নাম নীলমণি নাথ, মই আগতে ইয়াতে আছিলোঁ, তাৰপিছতে ইয়াৰ পৰা মই গুচি গ'লোঁ GMCHত, মানে এইখন বন্ধ হৈ গ'ল যে, এতিয়া আজি নিমন্ত্ৰণ দিয়াৰ কাৰণে আহিছোঁ ইয়াতে আকৌ ছুটি লৈ পেলাই। মই ইয়াতে নাম এণ্ট্ৰি কৰিবলৈ দিছে কাৰণে নাম এণ্ট্ৰি কৰি আছোঁ, এতিয়ালৈকে প্ৰায় 60 হৈছে পেচেণ্ট, পুৰুষ মহিলা মানে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৱে আহিছে। হোমিঅ' চিকিৎসাৰ বিষয়ে বহুতেই এতিয়ালৈকে নাজানেই, তাৰমানে বস্তুটো জানিবও লাগিব না। হোমিওপেথি বুলি ক'লে মানে সকলোৱে নেগলেক্ট কৰে। এতিয়া হোমিওপেথি যিটো মানে চিকিৎসা, ইয়াত কমপ্লিটলি কিয়ৰ হয়। এতিয়া ষ্টনৰ ক্ষেত্ৰতে মোৰ নিজৰ ৱাইফৰে 12 mm ষ্টন ওলাই গৈছে হোমিওপেথিক ঔষধত।
এই চিকিৎসা শিবিৰতে আমি লগ পাইছিলোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা হোমিওপেথিক চিকিৎসকক। তেখেতসকলে আমাক এইদৰে কয়।
মোৰ পৰিচয় মই ডক্টৰ ঋষিকেশ লহকৰ। মই হাজো ব্লক পিএইচচি মেডিকেল অফিচাৰ হোমিও, আৰু ইয়াতে নগাঁৱত মই আহিছোঁ, জইন কৰিছোঁ আমাৰ হোমিওপেথিক স্বাস্থ্য শিবিৰটোত। আৰু ইয়াতে যথেষ্ট সংখ্যক বৰ্তমানলৈকে পেচেণ্ট হৈছে, আৰু এই পেচেণ্টখিনিক আমি যিমান পাৰি আমাৰ ফালৰ পৰা চিকিৎসা কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ।
আজি কেনেকুৱা পেচেণ্ট পাইছে, কি কি পাইছে ইয়াতে আপুনি?
এতিয়ালৈকেতো বহুখিনি পেচেণ্ট হ'ল। পেচেণ্টৰ ভিতৰত মেক্সিমামৰ আপোনাৰ ভাইৰেল ডিজিজবিলাক আছে, আৰু কিছুমানৰ ক্ৰনিক অইলমেণ্টবিলাক, যেনেকুৱা কাৰোবাৰ কিডনি ষ্টোনৰ প্ৰব্লেম আহিছে, পাইলছৰ প্ৰব্লেম আহিছে, আকৌ কিছুমানৰ মানে স্কিন এইলমেণ্ট, স্কিনৰ ডিজিজ, চৰাইচি চৰাইচি, যেনেকুৱা এক্সিমা, এনেকুৱা ডিজিজবিলাক আহি আছে। ষ্টিল নাও আহিয়ে আছে পেচেণ্ট, আৰু এইটো আমি চাই আছোঁ। মানে হানিমেনৰ আজি 10th April হিচাপে আমি ইয়াতে আজি জন্মজয়ন্তী পালন কৰিছোঁ, আৰু এই জন্মজয়ন্তী উপলক্ষে ইয়াতে আমি বৰ্তমানলৈকে আমি যিমান পাৰি আমি বিনামূলীয়া চিকিৎসা শিবিৰ হিচাপে আমি চিকিৎসা ইয়াতে প্ৰদান কৰি আছোঁ। আৰু লগতে ইয়াতে আমি লেবৰেটৰী ইনভেষ্টিগেশ্যনৰ কাৰণে যিখিনি আমাৰ দৰকাৰ, সেই দৰকাৰ অনুযায়ী ডক্টৰে ৰিকমেণ্ডেশ্যন কৰাৰ লগে লগে মানে লেবৰেটৰী ইনভেষ্টিগেশ্যনখিনিও আমি ইয়াতে কৰাই দি আছোঁ। আৰু ইয়াতে যথেষ্ট সংখ্যক পেচেণ্টৰো আমি ইয়াতে ভিৰ দেখা পৰিলক্ষিত হৈছে দেখা পাইছোঁ আমি।
তাৰমানে ইয়াতে তেওঁলোকে যদি চুগাৰ হৈছে, চুগাৰো পৰীক্ষা কৰিছে আৰু তাৰ ঔষধো পাইছে।
এনেকুৱা যে ইয়াতে এনেকুৱা নহয় যে ধৰক মেডিচিনটো আমি ইয়াতে দিব পৰা নাই কিন্তু পৰীক্ষাটো কৰি কিনে, এনেকুৱা নহয়। যি যি ইয়াতে পৰীক্ষা কৰিছোঁ সেই পৰীক্ষা মৰ্মে যি যি আহিছে, আমাৰ মানে কোম্পানীবিলাকেও আমাক বৰ সহায় কৰিছে, আৰু তেওঁলোকে সেই মেডিচিনখিনি সেই মৰ্মে তেওঁলোকে লৈ আহিছে। আৰু আমি সেই ডক্টৰ, অভিজ্ঞ ডক্টৰখিনি আহিছে, নলবাৰীৰ পৰা আহিছে ডক্টৰ, গুৱাহাটীৰ পৰা আহিছে, আপাৰৰ পৰা বহু ডক্টৰ আহিছে, এনেকৈ আহি কিনে আমাক ইয়াতে মানে সহায় কৰিছে।
মোৰ নাম ডক্টৰ বাহাৰুল ইছলাম। আজি আমাৰ হোমিওপেথিক ছিষ্টেমৰ আৱিষ্কাৰক, হোমিওপেথিক ছিষ্টেমৰ ফাদাৰ ডক্টৰ খ্ৰীষ্টিয়ান ফ্ৰেডৰিক ছেমুৱেল হেনিমেনৰ আজি জন্মদিন। আৰু তেখেতৰ জন্ম হৈছিলে 1755 চনৰ আজিৰ দিনটোতে। আৰু তেওঁ মেডিকেল ডিগ্ৰী পাছ কৰাৰ পিছত এলোপেথিকত, তাৰপিছত তেওঁ লেংগুৱেজত যেতিয়া ট্ৰেঞ্চলেট কৰে তেতিয়া এলেন্স ট্ৰিটাইজ অফ মেটাৰেমেডিকা, সেইটো ট্ৰেঞ্চলেট কৰিবলৈ যাওঁতে তেওঁ চিমিলিয়া চিমিলিয়াচ কিৰণটাম যিটো ল আছে সেইটোৰ ওপৰত ভিত্তি কৰি মানে পয়জন দি পয়জন ধ্বংস কৰিব পাৰি। তেওঁ এলোপেথিক ছিষ্টেমত যিহেতু বহুত ক্ষেত্ৰত ৰোগীক মানে দেখা যায় যে হাৰ্ম কৰা হয় বা ৰোগীক কিছুমান ক্ষেত্ৰত অপাৰেশ্যন কৰিব লাগে, গতিকে ৰোগীক কেনেকৈ হাৰ্ম নকৰাকৈ, অপাৰেশ্যন নকৰাকৈ ভাল কৰিব পাৰি, সেইটো ক্ষেত্ৰত তেওঁ লাইকছ কিউৰ লাইকছ মানে সেইটো সূত্ৰত লৈ পেলাই তেওঁ হোমিওপেথিক ছিষ্টেম 1796 চনত আৱিষ্কাৰ কৰিলে। আৰু তেওঁ ইমান এটা ডাঙৰ ছিষ্টেম, গোটেই ৱৰ্ল্ড যদি বৰ্তমান ছেকেণ্ড লাৰ্জেষ্ট মানে মেডিচিনৰ বিজনেছ হৈ আছে আৰু মানুহ অপাৰেশ্যন কৰাকৈ ভাল হয়, গতিকে যিকোনো ছিষ্টেমত মানে অপাৰেশ্যন কৰিলে বহুত ৰোগীক হাৰ্ম কৰা হয়, আৰু এইটো হাৰ্ম নকৰাকৈ ৰোগী যেতিয়া ট্ৰিটমেণ্ট আমি দিব পাৰিছোঁ, বহুত শল্য চিকিৎসাৰ ক্ষেত্ৰত আমি অপাৰেশ্যন কৰি ভাল কৰিব পাৰিছোঁ, গতিকে এনেকুৱা এটা মহান অৱদান তেওঁৰ হোমিওপেথি
চিকিৎসাৰ প্ৰতি ৰাইজ কিমান সজাগ, এই প্ৰসংগত এয়া ডক্টৰ সুভাষ দেৱনাথ।
ডক্টৰ সুভাষ দেৱনাথ, মই এইখন কলেজৰে প্ৰাক্তন ছাত্ৰ। এইটো কাৰণ হৈছেগৈ অকল হোমিওপেথিকক দুখিলে নহ'ব, ইয়াত আমাৰ গোটেই আন্তঃগাঁথনি দুৰ্বল, গতিকে এইটো প্ৰশাসনিক দিশ, সামাজিক দিশ, অৰ্থনৈতিক, এই গোটেইখিনি দিশৰ পৰাই হোমিওপেথিক পদ্ধতিটোক অলপ মানে মাহিয়াই চকুৰে চোৱা হয়। আৰু যেতিয়া কোনো এটা বস্তুৰ ওপৰত সাংগঠনিক প্ৰশাসনিকৰ অলপ গুৰুত্ব কম থাকে তেতিয়া এইটো অলপ প্ৰসাৰৰ বৃদ্ধি ক্ষমতাটো প্ৰয়াস কম কৰা হয়, মই ভাবোঁ তাৰ কাৰণেই অলপ। আৰু আমাৰ অসমত আয়ুষ বুলি ক'লে অকল হোমিওপেথিককে নুবুজায়, ইয়াক আয়ুৰ্বেদিকো বুজায়, কিন্তু এতিয়া গৈ থৈ দেখা গৈছে যে আমাৰ হোমিওপেথিকক গুৰুত্ব একেবাৰে শূন্য প্ৰায় বুলি ক'ব পাৰি, কিয় ইয়াত আমাক কোনো গুৰুত্বই দিয়া নাই। নামটো হোমিওপেথ কিন্তু অকল আয়ুৰ্বেদিয়ে ইয়াত গোটেইখিনি লাভান্বিত হৈছে আৰু ভৱিষ্যতে তেওঁ লৈয়ে আছে, কিন্তু প্ৰশাসনিক দিশত মানে আমি বিচাৰোঁ যে ইয়াত যদি আমাৰ উত্তৰতম কৰ্তৃপক্ষত আমাৰ বিভাগৰ যদি কোনো ব্যক্তি থাকে তেখেতসকলে যদি এই বিষয়টো আগুৱাই লৈ যায় তেনেহ'লে আগবাঢ়িব বুলি মই ভাবোঁ।
আপোনাৰ নামটো?
ডক্টৰ দীপেন্দ্ৰ বৰা, মই জখলাবন্ধা হস্পিটেলতে কৰোঁ।
হয় হয়। সকলো চিকিৎসাৰ কাৰণে হোমিওপেথিকটো প্ৰযোজ্য বুলি কয়। এতিয়া পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত হোমিওপেথিকে কিমান কাম কৰে?
পৰিয়াল পৰিকল্পনাৰ লগত জড়িত সমান যিমানখিনি এলোপেথিকৰ হয় আমাৰো তিমানখিনিয়ে আছে, য'ত যিমানখিনি আছে মেডিচিনেল যিখিনি হয় আৰু ইকুইপমেণ্ট।
এতিয়া পৰিয়াল পৰিকল্পনা বুলি ক'লে আমাৰ কণ্ডম ল'ব পাৰি, এইটো ইয়াত কি থাকে?
আমাৰ ঘৰত একেটা বস্তুৱেই থাকে, ধৰক তাত যিটো বস্তু কণ্ডমৰ কথা কৈছে বা কণ্ট্ৰাচেপ্টিভ টেবলেট যিবিলাক আছে, কণ্ট্ৰাচেপ্টিভ আমাৰো আছে তেনেকুৱা ধৰণৰ, বা কণ্ডমজনিত যিটো আছে সেইটো বস্তু এলোপেথিকৰ বুলি ক'ব নোৱাৰি। তো আয়ুৰ্বেদিকৰ হয়, হোমিওপেথিকৰ হয়, চবৰ পিঠিৰেই হয়। ঠিক তেনেকৈ ভেকচিন, ভেকচিনটো তেনেকুৱা ধৰণৰ নহয় যে চবৰেই হয়। তাৰমানে
মোৰ নাম ডক্টৰ বিজু কুমাৰ শৰ্মা, মোৰ ঘৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাত হয়, আৰু মই এইখন কলেজতে পাছ কৰিছিলোঁ, 2000 চনতে পাছ কৰিছোঁ। এতিয়া মই বাৰু খৈৰাবাৰী হস্পিটেলত প্ৰেক্টিছ কৰি আছোঁ। যি নহওক, আজি এই আমাৰ এই ডক্টৰ চেমুৱেল খ্ৰীষ্টেন ফ্ৰেডৰিক হেনিমেনৰ 269তম যিটো আমাৰ এই জন্মজয়ন্তী আমাৰ খুব ভালেই হৈছে, আৰু আমি পেচেণ্টো যথেষ্ট সংখ্যকে পাইছোঁ, আৰু পেচেণ্টবিলাকো আমি বিভিন্ন ধৰণৰ আমি বিভিন্ন মানে বেমাৰৰ পেচেণ্ট পাইছোঁ, আৰু তাৰ আমি ধুনীয়া এটা মেডিচিনো দিবলৈ সক্ষম হৈছোঁ, আৰু আজি এই শুভ দিনত পেচেণ্টখিনিক আমি এটা ভাল চিকিৎসা দিয়াৰ কাৰণে যিটো মানে এটা সুবিধা পাইছোঁ তাৰ বাবে খুবেই ভাল লাগিলে, আৰু পেচেণ্টক আমি যথেষ্টখিনি মেডিচিন দিবও পাৰিছোঁ। আমাৰ যথেষ্ট সংখ্যক নগাঁৱৰে হোমিওপেথিক ডিলাৰ বা হোমিওপেথিক ফাৰ্মাচীবিলাকেও সহায় কৰিছে, প্লাছ আমাৰ লগৰ যথেষ্ট হোমিও ডক্টৰো আহিছে, তেওঁলোকেও আমাক যথেষ্ট সহায় কৰিছে। গতিকে মোটামুটি পেচেণ্ট চাই আছোঁ, পাইছোঁ, আৰু বিভিন্ন ধৰণৰ আমি পেচেণ্ট পাইছোঁ।
এতিয়া এনেকুৱা হয় নেকি যে হয়তো এইসকলে এই সুবিধা নোপোৱা হয়, অন্যত দেখুওৱা হয়, বহুতো পইচা হয়তো তেওঁলোকে খৰচ কৰিবলগীয়া হ'ল
হয়? হয়, এইটো ভাল কথা কৈছে যে যিহেতু আমাৰ হোমিও ট্ৰিটমেণ্টত ইমান খৰচ নহয়, কম খৰচতে বহুখিনি হৈ যায়, গতিকে আমি এইটো কাৰণে এটা মানে খুব ভাল এটা ৰাইজক দিবলৈ সুবিধা পাওঁ। যে এটা প্লাছ আৰু এটা কথা যে আমাৰ কম খৰচত প্লাছ আৰু কোনো ছাইড এফেক্ট নোহোৱা মেডিচিন এটা আমি ৰাইজক দিবলৈ পালে খুবেই ভাল লাগে, আৰু হোমিওপেথিক ছিষ্টেমটো এনেকুৱা যে মানে কোনো ছাইড এফেক্ট নোহোৱাকৈ মেডিচিন আমি ল'ব পাৰোঁ, কোনো অসুবিধা নাই, ছাইড এফেক্ট কোনো নকৰে আৰু আমাৰ।
আজিৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰতে আমি লগ পাইছিলোঁ দক্ষিণ হৰপ্ৰগাঁও অঞ্চলৰ এগৰাকী আশাকৰ্মীক। তেখেতে আমাৰ প্ৰশ্ন উত্তৰত এইদৰে কয়। হয়, আপুনি আপোনাক আজি আমি ইয়াত পালোঁ, আপুনি কোন অঞ্চলৰ আশাকৰ্মী কওকচোন?
দক্ষিণ হৰপ্ৰগাঁও।
কওকচোন কি কি বেমাৰ তাত বেছিকৈ হয় সাধাৰণতে?
সাধাৰণতে ডায়েবেটিছ আছে, হাই প্ৰেছাৰ মানুহ আছে, আৰু হেৰি মানে গৰ্ভৱতী প্ৰসূতি আছে। মোৰ মানে ইয়াত মোৰ হেৰি আছে, 15 জন আছে।
15 জন আছে, তেওঁলোকক কেতিয়া কেতিয়া গৈ পৰামৰ্শ দিয়ে আপুনি?
আমি মানে হেৰি দিওঁ, মাহে মাহে যাওঁ, সিহঁতৰ প্ৰব্লেম হ'লে আকৌ ফোন কৰে আমাক, কিবা প্ৰব্লেম হৈ আছে।
এই মাজতে যক্ষ্মা দিব হৈছিল, তেতিয়াও আপোনালোকৰ এৰিয়াত যক্ষ্মা বা HIV এনেকুৱা আছে নেকি বাৰু?
নাই, আমাৰ ইয়াত নাই।
সজাগতাৰ কাৰণে কি কৰে আপুনি?
আমি হেৰি সিহঁতৰ মানে টেষ্ট কৰাও নহয়, চিভিলত গৈ পেলাই টেষ্ট কৰা হৈছে, সেইবিলাক টেষ্ট কৰাওঁ, সেইবিলাক নাই। তাৰপিছত যক্ষ্মা জোকমা আমি টেষ্ট কৰা হেৰি কৰিম, যা কাৰোবাৰ কাহ হৈ বেছি হৈ আছে নেকি, কিবা হৈ আছে নেকি, সেইবিলাক চিভিলত পঠাওঁ, সেইবিলাক মানে।
আৰু আজি অলপতেতো বাল্য বিবাহৰ কাৰণে বহুতখিনি ব্যৱস্থা লৈছিলে, সেইখিনি বুজাই নিবাৰ আপুনি?
অঁ, হেৰি আমাৰ প্ৰেগনেণ্টবিলাক যে সৰু বয়সতে বিয়া হৈ যায় এতিয়া গম পাওঁ নহয়, হেৰি বন্ধ কৰি দিওঁ, এইবিলাক কৰিব নাপায়। আৰু বয়স সৰু বয়সতে বিয়া হ'লে মানুহৰ মহিলাৰো সমস্যা থাকে, এইটো আজি বন্ধ কৰি দিছে, সেইটো কৰিবলৈ মানা কৰোঁ আৰু।
হয় হয়, আৰু অলপতে
আমি আৰবানত এইবিলাক নহয়
নহয়, তথাপিতো সজাগ কৰি থাকিবলগীয়া হয়। আৰবানত আনহাতে নগৰীকৰণত সাধাৰণতে ড্ৰাগছৰ সমস্যা বহুত হয়, তেনেকুৱা পায় নেকি বাৰু?
নাই, আমাৰ ইয়াত নাই, মোৰ যিটো এৰিয়া আছে মোৰ এৰিয়াত ড্ৰাগছৰ হেৰিটো নাই।
সজাগ কৰিবলগীয়া হয়, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু হোমিওপেথী চিকিৎসা শিবিৰত চলিত হোৱা কথা বতৰা শুনিলে